নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ আৰু ইয়াৰ বিভিন্ন দিশ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে চিকিৎসালয়খনলৈ অহা ৰোগীৰ সংখ্যা, বিভিন্ন বিভাগৰ বৰ্তমানৰ স্থিতিকে ধৰি অন্যান্য সা সুবিধাসমূহৰ বুজ লয়। ডঃ শৰ্মাই চিকিৎসালয়খনত 300 কোটি টকা ব্যয়েৰে নিৰ্মাণৰ পৰিকল্পনা কৰা নতুন আৱাসিক কলনী সন্দৰ্ভত চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে। এই ক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যমন্ত্ৰী ভগীৰথ চৌধুৰীয়ে আজি নগাঁও জিলাত বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ শ্বাহে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত কৃষক আৰু কৃষিভূমিৰ লগতে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথা উল্লেখ কৰি জৈৱিক পদ্ধতিৰে খেতি কৰাৰ গুৰুত্ব আৰোপ কৰে। অসমত খেতিৰ বাবে পৰ্যাপ্ত পানী আছে আৰু সেইবাবে বছৰত অন্ততঃ 3 বাৰকৈ খেতি কৰিব লাগে বুলি শ্ৰীচৌধুৰীয়ে মন্তব্য কৰে। এই ক্ষেত্ৰত তেওঁ বিভাগীয় বিষয়াসকলক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহান জনায়। কেন্দ্ৰীয় চৰকাৰে কৃষকৰ উৎপাদিত ফচলসমূহ দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত 50% পৰিবহণ ব্যয় বহন কৰাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে কৃষকসকলে উৎপাদিত ফচলৰ উপযুক্ত মূল্য লাভ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি জিলাখনত নাবাৰ্ডৰ জৰিয়তে ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ বুজ লোৱাৰ লগতে পাম অইল খেতিৰ অগ্ৰগতিৰ সন্দৰ্ভত পতঞ্জলীৰ বিষয়ববীয়াৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰীচৌধুৰীয়ে লগতে জিলাখনৰ সকলো বিষয়ববীয়াক চৰকাৰৰ জনমুখী আঁচনিসমূহ যাতে যোগ্য হিতাধিকাৰীয়ে লাভ কৰে এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহান জনায়। কালি দেহাৱসান ঘটা যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্ৰিয়া আজি আবেলি মুম্বাইৰ শিৱাজী পাৰ্ক শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। অন্ত্যেষ্টিক্ৰিয়াত পৰিচালকগৰাকীৰ জীয়ৰী নীৰা আৰু পিয়াৰ লগতে হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেতা নাছিৰুদ্দিন শ্বাহ, ৰজিত কাপুৰ, কুলভূষণ খাৰৱান্দা, ৰত্না পাঠক শ্বাহ, গায়িকা তথা অভিনেত্ৰী ইলা অৰুণ, পৰিচালক হাঞ্চল মেহতা, লেখক কবি পৰিচালক গুলজাৰ, লেখক জাভেদ আখতাৰকে ধৰি ভালেসংখ্যক গুণমুগ্ধ উপস্থিত আছিল। ইয়াৰ আগতে পৰিচালকগৰাকীৰ নশ্বৰ দেহ মুম্বাইৰ পেডাৰ ৰোডত থকা তেওঁৰ বাসগৃহৰ পৰা এখন সুসজ্জিত বাহনেৰে শিৱাজী পাৰ্ক বৈদ্যুতিক শ্মশানলৈ নিয়া হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভুগি থকা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ কালি মুম্বাইত 90 বছৰ বয়সত মৃত্যু হয়। সপ্তম আৰু অষ্টম দশকত নিউ ৱেভ চিনেমাৰে হিন্দী ছবি জগতত নতুন ধাৰাৰ সৃষ্টি কৰা শ্যাম বেনেগালৰ উল্লেখযোগ্য ছবিৰ ভিতৰত অন্যতম হৈছে অংকুৰ, মন্থন, ভূমিকা, জুনুন, কালিয়ুগ, ত্ৰিকাল, সুৰজ কা সত্বা ঘোড়া, সৰদাৰী বেগম, জুবেইদা ইত্যাদি। শ্বাহৱাজ আজমী, স্মিতা পাটিল, নাছিৰুদ্দিন শ্বাহৰ লগতে বিশিষ্ট অভিনয় শিল্পীক চলচ্চিত্ৰ জগতত প্ৰতিষ্ঠিত কৰোৱা বেনেগালে 18টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এটা ফিল্মফেয়াৰ বঁটাৰে বিভূষিত হৈছিল। 2005 চনত দাদা চাহেব ফাল্কে, 1976 চনত পদ্মশ্ৰী আৰু 1991 চনত পদ্মভূষণ সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছিল। শোণিতপুৰ জিলাত জলজীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থা সফল কৰি তোলাৰ ক্ষেত্ৰত বিশেষ অৱদান থকা ব্যক্তি তথা সংগঠনসমূহক আজি জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু শোণিতপুৰ জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত জলসেৱা বঁটা প্ৰদান কৰা হয়। শোণিতপুৰ জিলাৰ আয়ুক্ত, অতিৰিক্ত আয়ুক্ত তথা বিভাগীয় জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত মুঠ 24 গৰাকী ব্যক্তি আৰু সংগঠনক আজি শ্ৰেষ্ঠ জলমিত্ৰ, শ্ৰেষ্ঠ ঠিকাদাৰ, শ্ৰেষ্ঠ পানী উপভোক্তা সমিতি, শ্ৰেষ্ঠ পঞ্চায়ত আৰু শ্ৰেষ্ঠ জলদূত আদি বিভিন্ন শিতানত সন্মানিত কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত নতুনকৈ 3গৰাকী কাৰ্যবাহী সদস্য নিযুক্তি দিয়া হৈছে। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি ঘটোৱা এই সাল সলনিৰ অধীনত 14জনীয়া কাৰ্যবাহী পৰিষদত আছে কাছে ৰংপিপি, তিলোত্তমা হাছানু আৰু মাধুৰ্য ঢেকিয়াল ফুকনক কাৰ্যবাহী সদস্যৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। কাংবুঢ়া কিলিং আৰু মুকুট মহন্তক কাৰ্যবাহী সদস্যৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 বজাত।